দ্বিতীয় বংশাৱলী চৌবিশ অধ্যায়। যোৱাছৰ ৰাজত্ব, মন্দিৰ মেৰামত কৰা। যোৱাছে 7 বছৰ বয়সৰ ৰজা হৈ জিৰচালেমত 40 বছৰ কাল ৰাজত্ব কৰিলে। তেওঁ মাক বেৰচেবা নিবাসিনী চিবিয়া আছিল। জিহুৱাইদা পুৰোহিতৰ জীৱনৰ সকলো কালত জিহুৱাৰ দৃষ্টিত যি ন্যায়, যোৱাছে তাকে কৰিলে। জিহুৱাদাই 2জনী ছোৱালী বাছি লৈ যোৱাছৰ লগত বিয়া দিলে। তাতে তেওঁ ঔৰসত কেইবাজন পুত্ৰ আৰু কেইবাজনীও জীয়েক জন্ম হ'ল। ইয়াৰ পাছত জিহুৱাৰ গৃহ আগৰ দৰে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ যোৱাছে স্থিৰ কৰিলে। তেওঁ পুৰোহিত আৰু লেবিয়াসকলক গোটাই তেওঁলোকক ক'লে, তোমালোকে জিহুদাৰ নগৰবোৰলৈ ওলাই যোৱা আৰু বছৰে বছৰে তোমালোকৰ ঈশ্বৰ গৃহৰ মেৰামত কাৰ্য কৰিবলৈ গোটেই ইজৰাইলৰ পৰা ৰূপ গোটোৱা। এই কাৰ্য বেগাই কৰা, কিন্তু লেবিয়াসকলে তাক বেগাই নকৰিলে। পাছে ৰজাই প্ৰধান পুৰোহিত জিহুৱাদাক মতাই আনি ক'লে, সাক্ষ্য ফলিৰ তম্বুৰ বাবে ঈশ্বৰৰ দাস মুচিয়ে আৰু ইজৰাইলৰ সমাজে নিৰূপণ কৰা কৰ জিহুদা আৰু জিৰচালেমৰ পৰা আনিবলৈ তুমি লেবিয়াসকলক কিয় কোৱা নাই? কিয়নো সেই দুষ্ট তিৰোতা অথলিয়াৰ পুতেকহঁতে ঈশ্বৰৰ গৃহ ভাঙিছিল আৰু জিহুৱাৰ গৃহত থকা আটাই পবিত্ৰ বস্তু লৈ বাল দেৱতাৰ কাৰণে খৰচ কৰিছিল। গতিকে ৰজাই আজ্ঞা কৰাত তেওঁলোকে এটা চন্দুক সাজি তাক জিহুৱাৰ গৃহৰ দুৱাৰমুখৰ বাহিৰফালে ৰাখিলে আৰু ঈশ্বৰৰ দাস মুচিয়ে মৰুপ্ৰান্তত ইজৰাইলৰ ওপৰত যি বাধ্যতামূলক কৰ স্থিৰ কৰিছিল তাক জিহুৱাৰ উদ্দেশ্যে আনিবলৈ জিহুদা আৰু জিৰচালেমৰ সকলোফালে ঘোষণা কৰা হ'ল। তাতে আটাই অধ্যক্ষসকলে আৰু সকলো প্ৰজাই আনন্দেৰে তাক আনি কাৰ্য শেষ নোহোৱালৈকে চন্দুকত দি থাকিল আৰু লেবিয়াসকলৰ হতুৱাই চন্দুকটো ৰজাৰ নিযুক্ত লোকসকলৰ ওচৰলৈ নিয়া সময়ত যেতিয়াই তাৰ ভিতৰত অনেক ৰূপ দেখে, ৰাজলিখকে আৰু প্ৰধান পুৰোহিতৰ নিযুক্ত এজন লোকে আহি চন্দুকটো অজৰাই তাক খালী কৰি পুনৰাই দাঙি নি তাৰ নিজ ঠাইত ৰাখেগৈ। দিনে দিনে এইদৰে কৰি তেওঁলোকে অনেক ৰূপ গোটালে। পাছত ৰজা আৰু জিহুৱাদাই জিহুৱাৰ গৃহৰ পৰিচৰ্যা কৰা লোকসকলক সেই ৰূপ দিলে। তেওঁলোক জিহুৱাৰ গৃহ আগৰ দৰে কৰি ৰাখিবৰ বাবে ভাড়া কৰি অনা ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰী আৰু জিহুৱাৰ গৃহ মেৰামত কৰিবৰ বাবে লোহাৰ আৰু পিতলৰ কাম কৰোতাসকল আছিল। তাতে কাম কৰোতাসকলে কাম কৰাত তেওঁলোকৰ দ্বাৰাই সম্পূৰ্ণকৈ কাৰ্য সমাধা কৰা হ'ল। এইদৰে তেওঁলোকে ঈশ্বৰৰ গৃহ আচল নক্সাত মজবুত কৰি প্ৰতিষ্ঠা কৰিলে। কাম কৰি এটোৱাৰ পাছত তেওঁলোকে বাকী থকা ৰূপখিনি ৰজা আৰু জিহুৱাদাৰ আগলৈ আনিলে। তাৰ দ্বাৰাই জিহুৱাৰ গৃহৰ বাবে নানা পাত্ৰ, অৰ্থাৎ পৰিচৰ্যা কৰা পাত্ৰ আৰু হোম কৰা পাত্ৰ আৰু পিয়লা আদি সোণৰ আৰু ৰূপৰ পাত্ৰ সজা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। আৰু জিহুৱাদাৰ দিনৰ সকলো সময়তে জিহুৱাৰ গৃহত সদায় হোম বলি দিয়া হৈছিল। পাছে জিহুৱাদাই বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই মৰিল। মৃত্যুৰ সময়ত তেওঁ 130 বছৰ বয়স আছিল। তেওঁলোকে তেওঁক দাউদৰ নগৰত ৰজাসকলৰ লগত মৈদাম দিলে, কিয়নো তেওঁ ইজৰাইলৰ মাজত আৰু ঈশ্বৰৰ সম্পৰ্কে ও ঈশ্বৰৰ গৃহৰ সম্পৰ্কে মংগলজনক কাৰ্য কৰিছিল। জিহুৱাদাৰ মৃত্যুৰ পাছত জিহুদাৰ অধ্যক্ষসকলে আহি ৰজাক প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই তেওঁলোকৰ কথা শুনিলে। তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ জিহুৱাৰ গৃহ ত্যাগ কৰি আচেৰা মূৰ্তিবোৰক আৰু নানা প্ৰতিমাবোৰক পূজা কৰিবলৈ ধৰিলে। তেওঁলোকৰ সেই দুখৰ কাৰণে জিহুদালৈ আৰু জিৰচালেমলৈ ঈশ্বৰৰ ক্ৰোধ আহিল। তথাপি জিহুৱালৈ তেওঁলোকক উভতাই আনিবৰ বাবে তেওঁ ভাববাদীসকলক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে আৰু তেওঁলোকে তেওঁলোকৰ অহিতে সাক্ষ্য দিলে, কিন্তু তেওঁলোকে তাক শুনিবলৈ অমান্তি হ'ল। পাছে যিহুৱাদা পুৰোহিতৰ পুত্ৰ জখৰিয়াৰ ওপৰত ঈশ্বৰৰ আত্মা স্থিতি হ'ল। তেওঁ লোকসকলতকৈ ওখ ঠাই এটা থিয় হৈ তেওঁলোকক ক'লে, ঈশ্বৰে এই কথা কৈছে, তোমালোকে কিয় যিহুৱাৰ আজ্ঞা উলংঘন কৰিছা হওক, এইদৰে তোমালোকে কৃতকাৰ্য নহবা। যিহেতু তোমালোকে যিহুৱাক ত্যাগ কৰিলা, এইহেতুকে তেওঁ তোমালোককো ত্যাগ কৰিলে। কিন্তু লোকসকলে তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে। ৰজাৰ আজ্ঞাৰে যিহুৱাৰ গৃহৰ চোতালতে তেওঁক শিল দলিয়াই বধ কৰিলে। তেওঁৰ পিতৃ যিহুৱাদাই যে ৰজালৈ দয়া কৰিছিল, তাক জোৱাছ ৰজাই সোঁৱৰণ নকৰি যিহুৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে। জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, যিহুৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওক। প্ৰায় এবছৰ মূৰত অৰামৰ সৈন্য সামন্ত জোৱাছৰ বিৰুদ্ধে উঠিল। তেওঁলোকে যিহুদা আৰু জিৰচালেমলৈ আহি লোকসকলৰ মাজৰ সকলো অধ্যক্ষক বিনষ্ট কৰিলে আৰু তেওঁলোকৰ আটাই লোটদ্ৰব্য দম্মেশকৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে। কিয়নো যদিও অৰামিয়াসকলৰ অলপ লোক থকা সৈন্য সামন্ত আছিল, তথাপি যিহুৱাই তেওঁলোকৰ হাতত অতিশয় অধিক লোক থকা সৈন্য সামন্তক সোধাই দিলে। কাৰণ যিহুদা লোকসকলে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহুৱাক ত্যাগ কৰিলে। এইদৰে অৰামিয়াসকলে যোৱাছৰ ওপৰত বিচাৰ আনিলে। অৰামিয়াসকল গুচি যোৱাৰ পাছত যোৱাছ গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেতিয়া তেওঁ ডাকবোৰে যিহুৱাদাক পুৰোহিতৰ পুত্ৰসকলৰ ৰক্তপাতৰ কাৰণে চক্ৰান্ত কৰি তেওঁ শয্যাতে তেওঁক বধ কৰিলে। তাতে তেওঁ মৰিল। পাছত তেওঁ ডাউদৰ নগৰত মৈদাম দিয়া হ'ল, কিন্তু ৰজাসকলৰ মৈদামৰ ঠাইত মৈদাম দিয়া নহ'ল। অমুনিয়ানী চিমিয়তৰ পুতেক যাবত আৰু মোৱাবিয়ানী চিমিয়তৰ পুতেক যিহু যাবত, এই দুজনেই তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল। তেওঁ পুত্ৰসকলৰ কথা, তেওঁৰ বিৰুদ্ধে কোৱা গুৰুত্বৰ ভাৰ বাক্য আৰু ঈশ্বৰৰ গৃহ পুনৰাই স্থাপন কৰা কথা ৰজাসকলৰ ইতিহাসৰ পুস্তকৰ টীকাশাস্ত্ৰখনত লিখা আছে। পাছত তেওঁ পুত্ৰ অমচিয়া তেওঁৰ পদত ৰজা হ'ল।